এতিয়া প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যত পেট্ৰল ডিজেলৰ নাটনি হোৱা নাই বুলি মুখ্য সচিব ৰবি কোটাৰ প্ৰকাশ, বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন, নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিত শাসক বিৰোধী প্ৰচাৰ অভিযান তীব্ৰতৰ আৰু অশোকাষ্টমী উপলক্ষে ব্ৰহ্মপুত্ৰৰ পাৰত অগণন লোকৰ সমাগম। ৰাজ্যত পেট্ৰল ডিজেলৰ নাটনি হোৱা নাই আৰু এতিয়াও পৰ্যাপ্ত পৰিমাণৰ ইন্ধন ৰাজ্যখনত মজুত আছে। মুখ্য সচিব ৰবি কোটাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে তেল যোগানকাৰী প্ৰতিষ্ঠান আৰু ডিপুসমূহত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে। কালি নতুন দিল্লীত অনুষ্ঠিত সৰ্বদলীয় বৈঠকতো এই সন্দৰ্ভত প্ৰকাশ কৰা হয়। পেট্ৰল ডিজেলৰ লগতে ৰন্ধন গেছো এতিয়ালৈকে পৰ্যাপ্ত পৰিমাণে মজুত আছে বুলি বৈঠকত প্ৰকাশ কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক আতংকিত নহবলৈ আৰু উৰা বাতৰিত পতিয়ন নাযাবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে।
পৰ্যাপ্ত পেট্ৰল আছে, ডিজেল আছে, এল পি জি আছে, অসমত পেট্ৰল ডিজেলৰ কোনো ভয় নাই। মই ৰাইজক অনুৰোধ কৰিম যেন কোনেও বেছিকৈ পেট্ৰল ডিজেল নবঢ়ায়, কোনো ভয় খাবলগীয়া কথা নাই। কিবা থাকিলে আমি ক'লোহেঁতেন। আজি সৰ্বদলীয় বৈঠক হৈছিল, তাতো ভাৰত চৰকাৰে কৈছে যে ভাৰতত পেট্ৰল ডিজেল এল পি জিৰ কোনো অসুবিধা নাই। সৰ্বসাধাৰণ ৰাইজক মই বেছিকৈ তেল নিকিনিবৰ বাবে অনুৰোধ কৰিম, যিমান দৰকাৰ সিমানেই কিনিব, বেছিকৈ কিনিলে টকা পইচা বেছি খৰচ হ'ব।
সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ মনোনয়ন প্ৰত্যাহাৰৰ আজি অন্তিম দিন। আজি বিয়লি 3 বজা পৰ্যন্ত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। ৰাজ্যৰ মুঠ 126টা বিধানসভা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ অন্তত 799গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত হৈছে। 2গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ প্ৰতি অভিযোগৰ পৰিপ্ৰেক্ষিতত মনোনয়ন পত্ৰৰ পৰীক্ষা স্থগিত ৰখা শোণিতপুৰৰ ঢেকিয়াজুলি সমষ্টিৰ 2গৰাকীৰে মনোনয়ন কালি বৈধ বুলি ঘোষণা কৰা হয়। 24 নম্বৰ বৰপেটা সমষ্টিত 1খন মনোনয়ন পত্ৰ বাতিল কৰা হৈছে আৰু 3খন বৈধ বিবেচিত হৈছে। বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিতে শাসক বিৰোধী উভয় পক্ষই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সৰ্থেবাৰীত আয়োজিত এখন প্ৰচাৰ সভাত অংশ লয়। তেওঁ বজালি আৰু মঙলদৈত বিজেপিৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি লামডিঙত দলীয় প্ৰাৰ্থী শিবু মিশ্ৰ আৰু হুজাইত দলীয় প্ৰাৰ্থী শিলাদিত্য দেৱৰ হৈ প্ৰচাৰত ভাগ লয়। ইয়াৰ আগেয়ে ডঃ শৰ্মাই নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত বিজয় সংকল্প সভাতো অংশ লয়। বিজেপি আৰু কংগ্ৰেছে প্ৰচাৰৰ বাবে 40জনকৈ তাৰকা প্ৰচাৰকৰ নামৰ তালিকা প্ৰকাশ কৰিছে। এই অনুসৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 1, 5 আৰু 6 এপ্ৰিলত নিৰ্বাচনী সভাত অংশ ল'ব। 29 মাৰ্চ, 2 এপ্ৰিল আৰু 7 এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা। একেদৰে 29 আৰু 30 মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কেইবাখনো নিৰ্বাচনী সভাত অংশ ল'ব বুলি জানিব পৰা গৈছে। কংগ্ৰেছেও কেইবাগৰাকী তাৰকা প্ৰচাৰকৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ চলাব। দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, জয়ৰাম ৰমেশ, শচীন পাইলট, ভূপেশ বাঘেলকে ধৰি ভালেসংখ্যক জ্যেষ্ঠ নেতাই ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। কামৰূপ জিলাৰ আমিনগাঁৱত আজি জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই জিলাখনৰ নিৰ্বাচনী শুভংকৰ মুকলি কৰে। জিলাখনৰ 6টা বিধানসভা সমষ্টিৰ ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টি কৰি তেওঁলোকক ভোটদানৰ প্ৰতি উৎসাহিত কৰি তোলাৰ উদ্দেশ্যে এই শুভংকৰ মুকলি কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কামৰূপ জিলাৰ তৰফৰ পৰা, প্ৰশাসনৰ তৰফৰ পৰা বা নিৰ্বাচনী কাৰ্যালয়ৰ তৰফৰ পৰা আমি এক শুভংকৰ, যিটো আমি মেস্কট বুলি কওঁ, এক তৈয়াৰ কৰিছিলো। আৰু এই মেস্কটটো আমাৰ ডিজাইন কৰিছিলে আমাৰে সহকাৰী আয়ুক্ত উদেষ্টা শৰ্মাই। তাৰপাছত আমি অকণমান তাক আৰু নতুন ৰূপত আমি উপস্থাপন কৰিব চেষ্টা কৰিলো। এইটো আমাৰ চুইপ এক্টিভিটিৰ কাৰণে, ভোটাৰ সজাগতাৰ বাবে এক বিনম্ৰ প্ৰয়াস। আমি আশা কৰিছো যে ইয়াৰ ফলত আমি বিভিন্ন শ্ৰেণীৰ, বিভিন্ন স্তৰৰ ভোটাৰসকলক ভোটদানৰ বাবে আকৰ্ষিত কৰিব পাৰিম, যাতে সকলোৱে আগবাঢ়ি আহে আৰু সকলোৱে ভোটদান নিজৰ গণতান্ত্ৰিক যিটো অধিকাৰ সেইটো সাব্যস্ত কৰে, সেইটোৱে আশা ৰাখিছো। কাৰণ কামৰূপ জিলাত প্ৰায়
নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনত সকলো ধৰণৰ এক্সিট পল আৰু মতামত সমীক্ষা প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰিছে। জনপ্ৰতিনিধিত্ব আইন 1951ৰ সংশ্লিষ্ট ধাৰা অনুসৰি এনেধৰণৰ সমীক্ষা প্ৰচাৰ বা প্ৰকাশ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অহা 9 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা 29 এপ্ৰিলৰ সন্ধিয়া 6:30 বজালৈ ছপা অথবা বৈদ্যুতিন মাধ্যমত নিৰ্বাচন সম্পৰ্কত সমীক্ষা প্ৰকাশ বা প্ৰচাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰোপৰি ভোটগ্ৰহণৰ 48 ঘণ্টাৰ পূৰ্বে যিকোনো বৈদ্যুতিন মাধ্যমত নিৰ্বাচন সম্পৰ্কীয় বিষয়বস্তুৰ প্ৰচাৰ, মতামত সমীক্ষা, সমীক্ষাৰ ফলাফল প্ৰদৰ্শন আদি নিষিদ্ধ কৰা হৈছে। নিৰ্বাচন মুক্ত, নিকা আৰু নিৰপেক্ষভাৱে অনুষ্ঠিত কৰিবলৈ সকলো সংবাদ প্ৰতিষ্ঠান আৰু সংশ্লিষ্ট পক্ষক এই নিৰ্দেশনা মানি চলিবলৈ ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে আহান জনাইছে। উল্লেখযোগ্য যে কালি ৰাজ্যৰ জিলা নিৰ্বাচনী বিষয়া, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু আৰক্ষী আয়ুক্তসকলৰ সৈতে নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। আয়োগৰ জ্যেষ্ঠ বিষয়াই জিলাসমূহৰ আইন শৃংখলা পৰিস্থিতি আৰু নিৰ্বাচন পৰিচালনাৰ দিশসমূহৰ বুজ লয়। আয়োগে সকলো নিৰ্বাচনী বিষয়াকে ভোটগ্ৰহণৰ 5 দিন পূৰ্বে ভোটদাতাৰ তথ্য সম্বলিত কাগজ বিতৰণ কৰিবলৈ নিৰ্দেশ দিছে। দৃষ্টিহীন ভোটদাতাসকলৰ বাবে ব্ৰেইলী পদ্ধতিৰ তথ্য সম্বলিত কাগজ দিবলৈও কোৱা হৈছে। তদুপৰি ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত সা সুবিধা ৰখাৰো নিৰ্দেশ দিয়া হৈছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নিৰ্বাচন আয়োগে অসমত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়ছোৱাত 48 ঘণ্টা জুৰি সুৰা নিষিদ্ধ ঘোষণা কৰাৰ বাবে ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিছে। এই অনুসৰি 7 এপ্ৰিলৰ বিয়লি 5 বজাৰ পৰা ভোটগ্ৰহণৰ দিনা অৰ্থাৎ 9 এপ্ৰিলৰ বিয়লি 5 বজালৈ মজুত আৰু সৰবৰাহ নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে 4 মেৰ ভোটগণনাৰ দিনটোতো সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। জনপ্ৰতিনিধিত্ব আইন 1951ৰ 135 গ ধাৰা অনুসৰি আয়োগে এই সময়ছোৱাত কোনোধৰণৰ নিচাযুক্ত দ্ৰব্যৰ বিক্ৰী, সৰবৰাহ আৰু হোটেল ৰেষ্টুৰাকে ধৰি বিভিন্ন স্থানত ইয়াৰ ব্যৱহাৰতো নিষেধাজ্ঞা আৰোপ কৰিছে। আয়োগে লগতে নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া আৰু সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলক ভোটগণনাৰ দিনা মোবাইল ফোন লৈ যোৱাৰ ক্ষেত্ৰতো কেতবোৰ চৰ্ত আৰোপ কৰিছে। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়াক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। ইলেক্ট্ৰনিকেলি ট্ৰান্সমিটেড পোষ্টেল বেলট মেনেজমেণ্ট ছিষ্টেমৰ ব্যৱহাৰৰ বাবে ৰিটাৰ্ণিং বিষয়াসকলক মোবাইল ফোনত এটা OTP দিবলৈ কোৱা হৈছে। এই ব্যৱস্থাৰ সৈতে OTPৰ সহায়ত সংযোগ কৰা মোবাইল ফোনটোহে গণনা কক্ষলৈ নিবলৈ অনুমতি দিয়া হ'ব বুলি আয়োগে প্ৰকাশ কৰিছে। তদুপৰি মোবাইল ফোন ব্যৱহাৰকাৰীসকলে এখন স্পষ্টীকৰণত স্বাক্ষৰ কৰিব লাগিব বুলিও কোৱা হৈছে। শিৱসাগৰ জিলা আয়ুক্ত মৃদুল যাদৱে বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ জিলাখনতে বলবৎ হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। শিৱসাগৰ জিলাৰ অন্তৰ্গত হোটেল, ভোজনালয়, পণ্যাগাৰ, দোকান বা অন্য ৰাজহুৱা তথা ব্যক্তিগত স্থানত সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্য বিক্ৰী, বিতৰণ আৰু মজুতকৰণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। আজি অশোকাষ্টমী। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃতকৰ অস্থি আৰু পিণ্ড দান কৰিবলৈ ব্ৰহ্মপুত্ৰৰ পাৰত অগণন লোকৰ সমাগম হৈছে। ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰতো পুৱাৰে পৰা বহু লোকৰ সমাগম হৈছে। পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তই বৰলুইটৰ পাৰত স্নানৰ বাবে উপস্থিত হৈছে। অশোকাষ্টমীৰ দিনটোত সনাতন ধৰ্মৰ লোকসকলে ধৰ্মীয় নীতি নিয়ম ৰক্ষা কৰি স্নান কৰাৰ পৰম্পৰা চলি আহিছে। ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ, বিহাৰৰ অসংখ্য ভক্তৰ আগমনত ধুবুৰী ব্ৰহ্মপুত্ৰৰ পাৰ তীৰ্থস্থানত পৰিণত হৈছে। অশোকাষ্টমী স্থানৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো আজিৰ পৰা ধুবুৰীত 15-দিনীয়া অশোকাষ্টমী মেলা অনুষ্ঠিত হৈছে। অৱশ্যে নিৰ্বাচনৰ বাবে 3 দিন মেলা বন্ধ ৰখা হ'ব। মেলাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া পশ্চিমবংগৰ ব্যৱসায়ীসকলে অস্থায়ী বিপণীৰ জৰিয়তে অংশগ্ৰহণ কৰিছে। কামৰূপ জিলাৰ শুৱালকুছিত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগতভাৱে অশোকাষ্টমী মেলা অনুষ্ঠিত হৈছে। তদুপৰি উত্তৰ গুৱাহাটীৰ অশ্বক্ৰান্ত দেৱালয়ৰ উদ্যোগত আয়োজিত মেলাত ব্ৰহ্মপুত্ৰৰ পাৰত থকা বিষ্ণুকুণ্ডত অস্থি আৰু পিণ্ড বিসৰ্জন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যাত্ৰীসকলে পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ পাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ মাজৰ ঢকুৱাখনাৰ চাৰিকৰীয়া নৈৰ পাৰৰ মহঘুলি চাপৰিৰ স্থায়ী বাকৰিত অহা 8, 9 আৰু 10 মেত ফাটবিহুৰ আয়োজন কৰা হৈছে। ঢকুৱাখনাৰ ৰাজহুৱা খেলপথাৰৰ সমীপৰ ফাটবিহু উদযাপন সমিতিৰ কাৰ্যালয় কালি অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিনেত্ৰীগৰাকীয়ে ফাটবিহু অসমৰ সাংস্কৃতিক জগতৰ অনন্য আৰু আকৰ্ষণীয় অনুষ্ঠান বুলি উল্লেখ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক ডঃ উৎপল দাসৰ আজি পুৱা গুৱাহাটীত দেহাৱসান ঘটে। গ্ৰন্থাগাৰীগৰাকীৰ মৃত্যুত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যকে ধৰি সমূহ বিষয়া কৰ্মচাৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। ৰাজ্যত পেট্ৰল ডিজেলৰ নাটনি হোৱা নাই বুলি মুখ্য সচিব ৰবি কোটাৰ প্ৰকাশ। বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিত শাসক বিৰোধীৰ প্ৰচাৰ অভিযান তীব্ৰতৰ আৰু অশোকাষ্টমী উপলক্ষে ব্ৰহ্মপুত্ৰৰ পাৰত অগণন লোকৰ সমাগম। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই।